এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, চাহ জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকলৰ উচ্চ শিক্ষা সুনিশ্চিত কৰাৰ বাবে চাহ বাগিচা অঞ্চলৰ মহাবিদ্যালয়ত আসন সংৰক্ষণৰ ব্যৱস্থা কৰা হ'ব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা, উত্তৰ পূৰ্বাঞ্চল সমগ্ৰ দক্ষিণ পূব এছিয়াৰ ভিতৰতে বিনিয়োগৰ বাবে আকৰ্ষণীয় অঞ্চল হিচাপে পৰিগণিত হ'বলৈ গৈ আছে বুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰকাশ, ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ প্ৰতিবেদনৰ কাৰ্যকৰীকৰণ সন্দৰ্ভত কাইলৈ ৰাজ্য চৰকাৰ আৰু আছুৰ আলোচনা, ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰে ৰাজ্যৰ বিভিন্ন জিলাত প্ৰতিবাদ অব্যাহত, আৰু গুৱাহাটীৰ বৰ্ষাপাৰাত কাইলৈ ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ টেষ্ট ক্ৰিকেট শৃংখলাৰ অন্তিমখন খেল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এটা অনুষ্ঠানত চাহ জনজাতি আৰু আদিবাসী সম্প্ৰদায়ৰ 377গৰাকী টেট তথা নিযুক্তি পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰে। ইয়াৰ ভিতৰত স্নাতকোত্তৰ শিক্ষকৰ 4গৰাকী, স্নাতক শিক্ষকৰ 177গৰাকী, নিম্ন প্ৰাথমিক বিদ্যালয়ৰ 98গৰাকী আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ 98গৰাকী শিক্ষক আছে। অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে চাহ বাগিচাৰ ছাত্ৰ ছাত্ৰীসকলক শিক্ষাৰ দিশত আগবঢ়াই লৈ যোৱাৰ উদ্দেশ্যে এতিয়ালৈকে 100খন উচ্চ মাধ্যমিক বিদ্যালয় স্থাপন কৰা হৈছে আৰু জানুৱাৰীত আৰু 100খন এনে বিদ্যালয় স্থাপন কৰা হ'ব। ইয়াৰ পৰৱৰ্তী সময়ত চাহ বাগিচা অঞ্চলসমূহত উচ্চতৰ মাধ্যমিক বিদ্যালয় স্থাপনৰ বাবে ৰাজ্যৰ শিক্ষা বিভাগে পৰিকল্পনা কৰাৰ কথাও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ লগতে কয় যে চাহ জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকলৰ উচ্চ শিক্ষা সুনিশ্চিত কৰাৰ বাবেও চাহ বাগিচা থকা অঞ্চলসমূহৰ মহাবিদ্যালয়সমূহত তেওঁলোকৰ বাবে আসন সংৰক্ষণৰ ব্যৱস্থা কৰা হ'ব। শিক্ষক পদৰ উপৰি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ সকলো চাকৰিতে আদিবাসী আৰু চাহ জনগোষ্ঠীৰ বাবে অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্গত 3% আসন সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। তদুপৰি প্ৰথম আৰু দ্বিতীয় বৰ্গৰ চাকৰিতো তেওঁলোকৰ বাবে আসন সংৰক্ষণৰ ব্যৱস্থা কৰা হ'ব। কালিৰ অনুষ্ঠানতে 2025-26 বৰ্ষত উচ্চতৰ মাধ্যমিক প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ ছাত্ৰ ছাত্ৰীক মাচুল ৰেহাই দিয়া 1215খন বিদ্যালয়ক 21,85,00,000 টকা প্ৰদান কৰা হয়। মাচুল ৰেহাইৰ ফলত ৰাজ্যখনৰ 2,47,568গৰাকী শিক্ষাৰ্থী উপকৃত হৈছে। অনুষ্ঠানত 2025-26 বৰ্ষত স্নাতক পাঠ্যক্ৰমত নামভৰ্তি কৰা দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰ ছাত্ৰীক মাচুল ৰেহাই দিয়া 367খন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ক 127কোটি টকা প্ৰদান কৰা হয়। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ইয়াৰ জৰিয়তে ৰাজ্য চৰকাৰে ৰাজহুৱা শিক্ষা ব্যৱস্থা গতিশীল কৰিবলৈ সমৰ্থ হৈছে বুলি উল্লেখ কৰি কয় যে বৰ্তমান সময়ত কোনো ল'ৰা ছোৱালীয়ে ধনৰ অভাৱত শিক্ষা আধাতে সামৰিবলগীয়া হোৱা নাই। এই ক্ষেত্ৰত অসমে দেশৰ ভিতৰতে শিক্ষাখণ্ডত বিনিয়োগ কৰা এখন অগ্ৰণী ৰাজ্য হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সমৰ্থ হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।
পৰীক্ষা, মেট্ৰিক, হাই ছেকেণ্ডাৰী পৰীক্ষাৰ ফিজ ৰেহাইকে ধৰি আজি আমি আমাৰ চৰকাৰী আৰু ৰাজহুৱা শিক্ষানুষ্ঠানত পঢ়া দুখীয়া আৰু মধ্যবিত্ত ছাত্ৰ ছাত্ৰীৰ বাবে এটা সুৰক্ষা চক্ৰ আমি নিৰ্মাণ কৰিছো। আজি কোনো ল'ৰা ছোৱালীয়ে টকাৰ অভাৱত বিদ্যালয় মহাবিদ্যালয়ৰ পৰা আঁতৰি যাবলগীয়া হোৱা নাই আৰু আমি সেই ক্ষেত্ৰত অসমে ভাৰতৰ ভিতৰতে শিক্ষাত বিনিয়োগ কৰা এখন অগ্ৰণী ৰাজ্য হিচাপে আজি আমি নিজকে দাবী কৰিব পৰা অৱস্থাত আহি থিয় হৈছো।
উত্তৰ পূৰ্বাঞ্চল সমগ্ৰ দক্ষিণ পূব এছিয়াৰ ভিতৰতে বিনিয়োগৰ কাৰণে আটাইতকৈ আকৰ্ষণীয় অঞ্চল হিচাপে পৰিগণিত হ'বলৈ গৈ আছে বুলি কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰকাশ কৰিছে। ভাৰতীয় উদ্যোগ পৰিসংঘৰ উদ্যোগত গুৱাহাটীত আয়োজিত উত্তৰ পূব তেল আৰু গেছ সন্মিলন 2025ত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কালি কয় যে এনি মানে নৰ্থ ইষ্ট নহয়, এনি মানে হ'ল দেশৰ নিউ ইঞ্জিন অৰ্থাৎ দেশৰ নতুন চালিকা শক্তি। তেওঁ কয় যে উত্তৰ পূৰ্বাঞ্চল সম্প্ৰতি ঐতিহাসিক ৰূপান্তৰৰ সাক্ষী হৈছে আৰু উন্নত তথা আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ দিশত সৰব ভূমিকা পালন কৰি আছে। উত্তৰ পূৰ্বাঞ্চল সম্প্ৰতি যোগাযোগ তথা পৰিবহণৰ জৰিয়তে পৰিৱৰ্তনৰ নতুন যুগত প্ৰৱেশ কৰিছে বুলি তেওঁ উল্লেখ কৰে। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে কেৱল উত্তৰ পূবৰ জলপথ প্ৰকল্পতে 1,000 কোটি টকাতকৈও অধিক বিনিয়োগ কৰিছে। তেওঁ কয় যে অসম, অৰুণাচল প্ৰদেশ, ত্ৰিপুৰা আৰু নাগালেণ্ডৰ প্ৰাকৃতিক সম্পদে অনাগত সময়ত দেশৰ বাবে উদ্যোগ, যুৱ প্ৰজন্মৰ বাবে কৰ্মসংস্থাপন আৰু শক্তিৰ ক্ষেত্ৰত বাবে নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব। উত্তৰ পূৰ্বাঞ্চলে ভৱিষ্যতে এই শক্তিৰ দ্বাৰা উদ্যোগীকৰণৰ ক্ষেত্ৰত শক্তিশালী ভূমিকা পালন কৰিব পাৰিব আৰু অঞ্চলটো শক্তি ক্ষেত্ৰৰ কেন্দ্ৰবিন্দু হিচাপে পৰিগণিত হ'ব বুলি শ্ৰীসোণোৱালে প্ৰকাশ কৰে। তেওঁ লগতে কেন্দ্ৰীয় বন্দৰ জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ে উত্তৰ পূৰ্বাঞ্চলৰ বাবে গ্ৰহণ কৰা বিভিন্ন গুৰুত্বপূৰ্ণ প্ৰকল্পৰ বিষয়ে আলোকপাত কৰে। 2027 চনৰ ভিতৰত 76টা ৰাষ্ট্ৰীয় জলপথ কাৰ্যক্ষম হৈ উঠিব বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত গঠন কৰা উচ্চস্তৰীয় সমিতিৰ প্ৰতিবেদন কাৰ্যকৰীকৰণ সন্দৰ্ভত কাইলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ৰাজ্য চৰকাৰ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত আলোচনা অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰীৰ সৈতে আলোচনাৰ বাবে ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক সমীৰণ ফুকন আৰু মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে। কাইলৈ সন্ধিয়া 6 বজাত দিছপুৰৰ লোকসেৱা ভৱনৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সভাকক্ষত এই আলোচনা অনুষ্ঠিত হ'ব। এই সন্দৰ্ভত ছাত্ৰ সন্থাৰ নেতৃবৃন্দই প্ৰকাশ কৰা অনুসৰি অসম চুক্তিৰ 6 নম্বৰ দফাৰ আধাৰত খিলঞ্জীয়া লোকসকলক সাংবিধানিক ৰক্ষা কবচ প্ৰদানৰ অৰ্থে গঠন কৰা ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ প্ৰতিবেদনৰ 67টা বিষয় ৰাজ্যিক মন্ত্ৰীসভাই চিনাক্ত কৰিছিল। ইয়াৰে 40টা বিষয় সম্পূৰ্ণৰূপে অসম চৰকাৰৰ আওতাত, 15টা বিষয় সম্পূৰ্ণৰূপে কেন্দ্ৰীয় চৰকাৰৰ আওতাত আৰু 12টা বিষয় কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ আওতাত পৰে। ইতিমধ্যে ৰাজ্য চৰকাৰৰ আওতাত পৰা 38টা বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কাইলৈ বাকী থকা বিষয়ত আলোচনা কৰা হ'ব। 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰে ৰাজ্যৰ বিভিন্ন জিলাত প্ৰতিবাদী কাৰ্যসূচী অব্যাহত আছে। সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই চৰাইদেউ জিলা সমিতিৰ নেতৃত্বত সোণাৰীত কালি হাজাৰ হাজাৰ লোকে প্ৰতিবাদী সমদল উলিয়ায়। প্ৰতিবাদকাৰীসকলে জনজাতিকৰণৰ উপৰি মজুৰি বৃদ্ধি আৰু ম্যাদী পট্টাৰ দাবী জনায়। সদৌ টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ আহান মৰ্মে যোৰহাট জিলা সমিতিৰ উদ্যোগত কালি জনজাতিকৰণ আৰু স্বায়ত্তশাসনৰ দাবীৰে মৰিয়নীত জোৰ সমদল উলিওৱা হয়। সংগঠনটোৱে 2026 নিৰ্বাচনৰ পূৰ্বে টাই আহোমক জনজাতিকৰণ আৰু স্বায়ত্তশাসন প্ৰদানৰ দাবী জনায়। টাই আহোম যুৱ পৰিষদৰ লক্ষীমপুৰ জিলা সমিতিয়ে জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। সংগঠনটোৱে জিলা আয়ুক্তৰ জৰিয়তে কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান, কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু কমতাপুৰ মুক্তি সংগঠনৰ সৈতে শান্তি চুক্তি সম্পাদন কৰাৰ দাবীৰে আক্ৰাচুকে ধৰি কোচ ৰাজবংশীৰ কেইবাটাও দল সংগঠনে কালি কোকৰাঝাৰত জোৰ সমদল উলিয়ায়। চাওতাল জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা আৰু ভূমিপত্তা প্ৰদান তথা 2022 ত্ৰিপাক্ষিক আদিবাসী শান্তি চুক্তিত সম্পন্ন হোৱা প্ৰতিটো দফা শীঘ্ৰে কাৰ্যকৰীকৰণৰ দাবীত কালি চিৰাং জিলাৰ সুন্দৰীত সদৌ চাওতাল ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। ইপিনে বঙাইগাঁও জিলাত কালি অসম গণ পৰিষদ দলৰ একাংশ নেতাই সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাকে ধৰি জনগোষ্ঠীটোৰ আন কেইবাটাও সংগঠনৰ নেতাৰ সৈতে আলোচনাত মিলিত হয়। বৈঠকৰ অন্তত অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ধৰ্মেশ্বৰ ৰায়ে সাংবাদিকৰ আগত অসম আৰু অসমীয়া শক্তিশালী কৰাৰ স্বাৰ্থত আৰু খিলঞ্জীয়াৰ অস্তিত্ব নিৰূপণ কৰাৰ অৰ্থে 6টা জনগোষ্ঠীক জনজাতিকৰণৰ ব্যৱস্থা কৰা উচিত বুলি উল্লেখ কৰে। গোৱাত কালিৰে পৰা 56সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ IFFI অনুষ্ঠিত হৈছে। আজি 2খন চলচ্চিত্ৰৰ প্ৰদৰ্শনেৰে ভাৰতীয় পেনোৰামা আৰম্ভ হ'ব। ৰাজকুমাৰ পেৰিয়াস্বামী পৰিচালিত তামিল ভাষাৰ অমৰণৰ প্ৰদৰ্শনীৰে কাহিনী চিত্ৰ শিতান উদ্বোধন কৰা হ'ব। একেদৰে কমলেশ কে মিষ্টাৰ কাকৰিৰে অকাহিনী চিত্ৰ শিতান মুকলি কৰা হ'ব। গোৱাৰ পৰা এয়া চলচ্চিত্ৰ সমালোচক নয়ন প্ৰসাদৰ কালিৰ দিনটোৰ প্ৰতিবেদন।
এইবাৰ তথ্য আৰু সম্প্ৰচাৰ বিভাগৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱ ডাঙৰীয়া আৰু গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্ত ডাঙৰীয়াই লগ লাগি এক ব্যতিক্ৰমী চিন্তাৰে পানাজীত যি পুৰণি গোৱা মেডিকেল কলেজৰ কাৰ্যালয় আছে, যিটো কাৰ্যালয়ত সাধাৰণতে উৎসৱৰ মূল কাৰ্যালয় হিচাপে কাৰ্যনিৰ্বাহ কৰা হয়, সেই কাৰ্যালয়ৰ সন্মুখৰ যিটো পথ, সেই পথত পুনৰ এইবাৰ আকৌ এক কাৰ্নিভেলৰ আয়োজন কৰি এইবাৰৰ এই কাৰ্যসূচীৰ আৰম্ভ কৰা হয়। গোটেই বাটটোত ভাৰত এক চুৰ কাৰ্যসূচী লোৱা হয় আৰু এই ভাৰত এক চুৰৰ অন্তৰ্গত ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা লোককলা আৰু নৃত্যৰ শিল্পীসকলক বিভিন্ন দলক আমন্ত্ৰণ জনোৱা হৈছে, য'ত অসমৰ বিহু নৃত্যৰো এটি দল আছে আৰু এই সকলোৱে উৎসৱৰ উদ্বোধনী হিচাপে সুন্দৰ অনুষ্ঠান পৰিৱেশন কৰি এইবাৰৰ এই 56সংখ্যক উৎসৱ উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত গোৱাৰ ৰাজ্যপাল মুখ্যমন্ত্ৰী ডাঙৰীয়া, তথ্য আর সম্প্রচার বিভাগের রাজ্য মন্ত্রী এল মুরুগন ডাঙরিয়া, অভিনেতা অনুপম খের উপস্থিত আছিল আর অন্যান্য শিল্পী সকলও উপস্থিত আছিল। উদ্বোধনের পিছতেই দ্য ব্লু ট্রেইল নামের উদ্বোধনী ছবিখন প্রদর্শন করা হয়। এই ছবিখন ব্রাজিল, চিলি, মেক্সিকো আর নেদারল্যান্ডসর যৌথ প্রযোজনা, আর কাইলৈৰ পৰা এই উৎসবত ৰাতিপুৱা 9 বজাৰ পৰা ছবিৰ প্ৰদৰ্শন আৰম্ভ হ'ব। এইবাৰৰ এই উৎসৱত মুঠ 81খন দেশৰ 240ৰো অধিক চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হ'ব। কান্ট্ৰি ফোকাছ হিচাপে আছে এইবাৰ জাপান, জাপানৰ কিছু ছবি বিশেষভাৱে ইয়াত প্ৰদৰ্শন কৰা হ'ব, আৰু অষ্ট্ৰেলিয়া আৰু স্পেইন এই দুখন দেশৰো কিছু নিৰ্বাচিত ছবি এইবাৰৰ উৎসৱৰ এক উল্লেখযোগ্য আকৰ্ষণ হ'ব। অহা 8 দিন ধৰি ইয়াত ৰাতিপুৱা 9 বজাৰ পৰা একেৰাহে 12টা প্ৰেক্ষাগৃহত ছবি প্ৰদৰ্শন হ'ব, আৰু ইতিমধ্যে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা আহি কলা ৰসিকসকল, চলচ্চিত্ৰ ৰসিকসকল গোট খাইছেহি, আৰু তেওঁলোকে এই বৰ্ণময় চলচ্চিত্ৰ উৎসৱৰ সোৱাদ ল'বৰ বাবে ইতিমধ্যে সাজু হৈছে।
সাম্প্রতিক সময়ত মাতৃভাষা মাধ্যমত অধ্যয়ন কৰা পৰীক্ষাৰ্থীয়ে প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰাত অন্তৰায় সৃষ্টি হৈছে নেকি? বৰ্তমান সময়ত ৰাজ্যৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ পৰিৱেশ কেনে? এনে কেইবাটাও প্ৰশ্নৰ উত্তৰ বিচাৰি বাতৰি বিভাগে কাইলৈ নিশা 8:02 প্ৰচাৰ কৰিব এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান। এই অনুষ্ঠানত অসম লোকসেৱা আয়োগৰ প্ৰাক্তন সদস্য আনিচ উজ্জামান, অধিবক্তা তথা সমাজকৰ্মী কৈলাশ চন্দ্ৰ শৰ্মা আৰু জ্যেষ্ঠ সাংবাদিক জিতুমণি বৰাই অংশগ্ৰহণ কৰিব। অনুষ্ঠানটোৰ পৰিকল্পনা আৰু প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ টেষ্ট ক্ৰিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেল কাইলৈ গুৱাহাটীৰ বৰ্ষাপাৰাৰ অসম ক্ৰিকেট সন্থাৰ খেলপথাৰত অনুষ্ঠিত হ'ব। অসম ক্ৰিকেটৰ 76 বছৰৰ ইতিহাসত ৰাজ্যখনত হ'বলগীয়া এই প্ৰথমখন টেষ্টৰ বাবে BCCI তথা অসম ক্ৰিকেট সন্থাই প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। দুয়োটা দলে কালি বহু সময় ধৰি অনুশীলন কৰে। ভাৰতে আজি পুৱা 9 বজাৰ পৰা দুপৰীয়া 12 বজালৈ আৰু দক্ষিণ আফ্ৰিকাই দুপৰীয়া 1 বজাৰ পৰা বিয়লি 4 বজালৈ অনুশীলন চলাব। উল্লেখযোগ্য যে চলিত শৃংখলাটোত দক্ষিণ আফ্ৰিকাই কলকাতাত অনুষ্ঠিত প্ৰথম টেষ্টত জয়লাভ কৰি 1-0 অগ্ৰগতি লাভ কৰি আছে। এতিয়া আহক অৰূপ কুমাৰ শৰ্মাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি চকু ফুৰাওঁ।
জনজাতিকৰণৰ দাবীত টাইপাৰ ধৰ্মঘট, 10মবাৰলৈ বিহাৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ, 26 মন্ত্ৰীৰ শপত গ্ৰহণ, টেটৰ অনিবাৰ্যতা বাতিল কৰা আৰু পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ দাবীত 50,000 শিক্ষকে 24 নৱেম্বৰত কবাব যন্তৰ মন্তৰ, জুবিন গাৰ্গৰ হত্যাৰ 7 অভিযুক্তক পুনৰ 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদি ভিন ভিন বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। নৰ্থ ইষ্ট ফেষ্টিভেল পতাৰ নামত শ্যামকানু মহন্তই ডনাৰ মন্ত্ৰালয়ৰ পৰা 1,89,00,000 টকা সৰহ হোৱাৰ বাতৰি অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। দৈনিক অসম কাকতে 20 বছৰত ৰাজ্যত 90,00,000 ভোটাৰ বৃদ্ধি পোৱা বুলি এটা বাতৰি মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কালি অনুষ্ঠিত এটা চৰকাৰী অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সন্দেহযুক্ত নাগৰিকক কঠোৰ সকিয়নি দিয়াৰ বাতৰিক নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। এনি মানে এতিয়া নৰ্থ ইষ্ট নহয়, এনি হল নতুন ভাৰতৰ নিউ ইঞ্জিন। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি উত্তৰ পূব তেল আৰু গেছ সন্মিলনত কৰা এই মন্তব্যৰ জেৰটানেই দৈনিক অগ্ৰদূত কাকতে এটা বাতৰি প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে নীতিশ কুমাৰে কালি 10মবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰা বাতৰিত প্ৰথম পৃষ্ঠাত স্থান দিছে। গুৱাহাটীৰ বৰ্ষাপাৰাত কাইলৈৰ পৰা ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত হ'বলগীয়া টেষ্ট মেচৰ বাতৰি দি আছাম ট্ৰিবিউন কাকতে আলোকচিত্ৰসহ প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দ্য চেণ্টিনেল কাকতে নতুন ফৌজদাৰী আইন ৰূপায়ণৰ ক্ষেত্ৰত অসমে দেশৰ ভিতৰত প্ৰথম স্থান লাভ কৰাৰ বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া আহক পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
ধন্যবাদ অৰূপ। স্থানীয় বতৰৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত কুঁৱলী পৰাৰ আৰু পৰৱৰ্তী সময়ত বতৰ ফৰকাল হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 29 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 16 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। চাহ জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকলৰ উচ্চ শিক্ষা সুনিশ্চিত কৰাৰ বাবে চাহ বাগিচা অঞ্চলৰ মহাবিদ্যালয়ত আসন সংৰক্ষণৰ ব্যৱস্থা কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ঘোষণা। উত্তৰ পূৰ্বাঞ্চল সমগ্ৰ দক্ষিণ পূব এছিয়াৰ ভিতৰতে বিনিয়োগৰ বাবে আকৰ্ষণীয় অঞ্চল হিচাপে পৰিগণিত হ'বলৈ গৈ আছে বুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰকাশ। ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ প্ৰতিবেদনৰ কাৰ্যকৰীকৰণ সন্দৰ্ভত কাইলৈ ৰাজ্য চৰকাৰ আৰু আছুৰ আলোচনা। 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰে ৰাজ্যৰ বিভিন্ন জিলাত প্ৰতিবাদ অব্যাহত। আৰু গুৱাহাটীৰ বৰ্ষাপাৰাত কাইলৈ ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ টেষ্ট ক্ৰিকেট শৃংখলাৰ অন্তিমখন খেল। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।